এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিটিআৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ ইউ পি পি এলৰে মিত্ৰতাসূচক দৃষ্টিভংগী অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্য চৰকাৰৰ কৰ সংস্কাৰৰ ফলত বিগত 4 বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ 83% বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। বাংলাদেশ আৰু ম্যানমাৰৰ অবৈধ নাগৰিকক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এমাহৰ সময়সীমা নিৰ্ধাৰণ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণী শৃংখলাত আজি শ্বহীদ উদ্ধৱ দাসৰ পৰিয়ালৰ সদস্যৰ অভিমত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 6 উইকেটত জয়লাভ। বিটিআৰ নিৰ্বাচনত বিজেপিয়ে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব যদিও ইউ পি পি এলৰ সৈতে মিত্ৰতাসূচক দৃষ্টিভংগী অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োটা দলে অকলে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব যদিও পৰস্পৰ সমালোচনাৰ পৰা বিৰত থাকিব। যোৱাবাৰৰ নিৰ্বাচনত বিজেপিয়ে 25টা সমষ্টিত প্ৰাৰ্থী দিছিল আৰু এইবাৰো কমেও 25টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিটিআৰৰ নিৰ্বাচন পৰিচালনাৰ বাবে গঠন কৰা সমিতিখনে অহা সপ্তাহত বিটিআৰ ভ্ৰমণ কৰি প্ৰতিবেদন দাখিল কৰিব। এই প্ৰতিবেদনৰ দ্বাৰা বিজেপি কিমানটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ শক্তিশালী সেই বিষয়ে তথ্য পোৱা যাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু যিমান ছিটত আমাৰ শক্তি আছে সিমান ছিটতহে আমি ইলেকশ্যন খেলিম। ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে। অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টীৰ বিশিষ্ট পদাধিকাৰী দুইজনৰ এটা ভ্ৰমণ আছে, কোনোবা কোকৰাঝাৰত যাব, কোনোবা চিৰাঙত যাব, কোনোবা তামোলপুৰ, কোনোবা বাক্সা, কোনোবা ওদালগুৰি। তেওঁলোকে ঘূৰি আহি আমাক প্ৰতিবেদন দিব, 7 দিন তেওঁলোকে কাম কৰিব, 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আচলতে আমি কিমান ছিটত কণ্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে। যোৱাবাৰ আমি 25টা ছিটত খেলিছিলোঁ, এইবাৰো আমি আশে পাশে ছিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম, আটাইবোৰ ছিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ।
অসম চৰকাৰে কৰ ব্যৱস্থাৰ ক্ষেত্ৰত কৰা সংস্কাৰৰ বাবে বিগত 4 বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ 83% বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি 2020-21 বৰ্ষত কৰ, আবকাৰী, পৰিবহণ, পঞ্জীয়ন, খনি আৰু খনিজ, বন আৰু অন্য বিভাগসমূহৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ 19,930 কোটি টকা আছিল। 2024-25 বিত্তীয় বৰ্ষত এই পৰিমাণ 37,549 কোটি টকালৈ বৃদ্ধি পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কৌশলী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে ৰাজ্যখনত দ্ৰুত অৰ্থনৈতিক বিকাশ পৰিলক্ষিত হৈছে। 2024-25 বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে নিৰ্ধাৰিত বাজেটত 86% ব্যৱহাৰ কৰিবলৈ সমৰ্থ হৈছিল। বাজেটত প্ৰস্তাৱিত 1,68,673 কোটি টকাৰ ভিতৰত 1,44,702 কোটি টকা ব্যয় কৰা হৈছে বুলি ৰাজ্য চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে মূলধনী ব্যয় 2020-21 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অভূতপূৰ্বভাৱে 103% হাৰত বৃদ্ধি হৈছে। 2020-21 বৰ্ষত এই ব্যয় 12,487 কোটি টকাৰ পৰা 2024-25 বৰ্ষত 25,354 কোটি টকালৈ বৃদ্ধি হৈছে বুলি প্ৰকাশ কৰা হৈছে। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এমাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক বাংলাদেশ আৰু ম্যানমাৰৰ নাগৰিকৰ নথিপত্ৰসমূহ যদিহে 30 দিনৰ ভিতৰত সঁচা প্ৰমাণিত নহয় তেন্তে তেওঁলোকক বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিক আৰু ৰোহিংগীয়া শৰণাৰ্থীৰ তথ্য ৰখাৰ লগতে এই লোকসকলৰ তালিকা বহিষ্কৰণৰ বাবে BSFক দিব লাগিব। মন্ত্ৰালয়ে ব্যুৰ অব ইমিগ্ৰেশ্যনক বহিষ্কাৰ কৰা ব্যক্তিৰ তালিকা ৰাজহুৱা পৰ্টেলত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। ইপিনে উচ্চতম ন্যায়ালয়ে শ্ৰীলংকাৰ এজন নাগৰিকে জনোৱা আবেদনৰ শুনানি লৈ শৰণাৰ্থীৰ প্ৰসংগত ভাৰত এখন ধৰমশালা নহয় বুলি মন্তব্য কৰিছে। সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্ৰয় দিব পৰাকৈ ভাৰত সমৰ্থ নহয় বুলিও মন্তব্য কৰি ন্যায়াধীশ দীপংকৰ দত্ত আৰু কে বিনোদ চন্দ্ৰনক লৈ গঠিত এখন বিচাৰপীঠে কয় যে আমাৰ দেশে ইতিমধ্যে 140 কোটি জনসংখ্যাৰ প্ৰয়োজন পূৰণ কৰিবলৈ যুঁজ দিবলগীয়া হৈছে। অনুপ্ৰৱেশকাৰীৰ প্ৰতি শূন্য সহনশীলতা পোষণ কৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ শৰণাৰ্থী সন্দৰ্ভত এই ৰায় যুগান্তকাৰী আৰু তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্ৰুত উন্নয়ন আৰু ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। গুৱাহাটীৰ সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা অভিলাষী প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীসোণোৱালে বিগত দুবছৰত অঞ্চলটোত এই ক্ষেত্ৰত 1,000 কোটি টকাৰ বিনিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইয়াৰে 300 কোটি টকা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পন্ন হৈছে বুলি অৱগত কৰি মন্ত্ৰীগৰাকীয়ে বাকী থকা 700 কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ অঞ্চলটোৰ জলপথ উন্নয়নত অতিৰিক্ত 1,000 কোটি টকাৰ বিনিয়োগ অচিৰে কৰা হ'ব বুলিও প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ অসমত ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি নদী প্ৰণালীৰে সমৃদ্ধ জলপথসমূহে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে। আভ্যন্তৰীণ জলপথসমূহে সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত ন্যূনতম ব্যয়েৰে পৰিৱেশ অনুকূল মাধ্যম হিচাপে কাম কৰি আহিছে। জলবাহকৰ দৰে আঁচনিয়ে ৰেলপথ আৰু স্থলপথৰ ভিৰ হ্ৰাস কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গো সঞ্চালন বৃদ্ধিৰ বাবে শিলঘাট, বিশ্বনাথ ঘাট, নিমাতীঘাট আৰু গুইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে আনুষংগিক সা সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰাৰ লগতে ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ বাবে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আহান জনাইছে। কালি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বাংলা ভাষাৰ 11 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত অংশ লৈ ডঃ গোস্বামীয়ে এই কথা প্ৰকাশ কৰে। বাংলা আৰু অসমীয়া ভাষাৰ আদান প্ৰদানৰ মাধ্যমেৰে সাহিত্য সম্ভাৰ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যে অহা ছেপ্টেম্বৰত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰা হৈছে বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে অসম সাহিত্য সভাৰ সভাপতি ডঃ গোস্বামীৰ নেতৃত্বত সভাৰ কেইবাগৰাকী বিষয়ববীয়া তথা সদস্যই কালি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ কবীন্দ্ৰ পুৰকাইষ্টৰ বাসগৃহলৈ গৈ তেওঁক বৰাক প্ৰহৰী বঁটাৰে বিভূষিত কৰে। সভাৰ উপসভাপতি পদুম ৰাজখোৱা, মুখ্য সম্পাদক দেৱজিৎ বৰাকে ধৰি বিষয়ববীয়াসকলে শ্ৰীপুৰকাইষ্টৰ শিলচৰৰ বাসগৃহত তেওঁক গামোচা, জাপি আৰু এখন স্মাৰকেৰে সন্মানিত কৰে। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আজি আৰক্ষী অধীক্ষকৰ সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ বাবে প্ৰতিষ্ঠানটোত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছতে ডঃ শৰ্মাই প্ৰতি ছমাহত অসম আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত আইনৰ শাসন সুনিশ্চিত কৰাৰ বাবে আৰক্ষী অধীক্ষকসকলক লক্ষ্য স্থিৰ কৰি দিছিল। এই সন্মিলনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ পৰা বিগত সময়ছোৱাৰ কাম কাজ আৰু আইন শৃংখলা পৰিস্থিতি সম্পৰ্কীয় সবিশেষ তথ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি উৎপাদন আৰম্ভ কৰিবলৈ সেউজ সংকেত দিয়া 3-জনীয়া বিশেষজ্ঞ সমিতিয়ে প্ৰকল্পটোৰ নামনিত পানীৰ নাটনি নহবলৈ দৈনিক 240 কিউমেক হাৰত পানী এৰি দিবলৈ পৰামৰ্শ দিছে। খৰালিত বান্ধৰ জলাধাৰ পানী সম্পূৰ্ণৰূপে নাথাকিলেও NHPCয়ে নৈখনৰ নামনি অংশত পানী থকাটো সুনিশ্চিত কৰিবলৈ প্ৰকল্পৰ এটা গোট নিৰৱচ্ছিন্নভাৱে চলাই ৰাখিব বুলি বিশেষজ্ঞ সমিতিয়ে মতামত দিছে। ইয়াৰ দ্বাৰা প্ৰকল্পৰ নামনি অঞ্চলত থকা শিহুকে ধৰি সামগ্ৰিক জলজ জৈৱ বৈচিত্ৰ সুৰক্ষা তথা সংৰক্ষণ সুনিশ্চিত কৰা হ'ব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে 2017 চনত গঠন কৰা বিশেষজ্ঞ সমিতিয়ে দিয়া প্ৰতিবেদন অনুযায়ী প্ৰায় 1 দশক ধৰি বন্ধ হৈ থকা নামনি সোৱণশিৰি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ হৈছিল। 2,000 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতাসম্পন্ন প্ৰকল্পটোৰ 8টা গোটৰ 3টা চলিত মাহৰ পৰা কাৰ্যক্ষম কৰাৰ বাবে NHPC সাজু হৈছে যদিও বিশেষজ্ঞ সমিতিয়ে দিয়া পৰামৰ্শৰ কাৰ্যকৰিতা এতিয়াও স্পষ্ট হোৱা নাই। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি জানিব পাৰিম 1999 চনৰ কাৰ্গিল যুদ্ধত অসমৰ প্ৰথমগৰাকী শ্বহীদ উদ্ধৱ দাসৰ বীৰগাথা। বাক্সা জিলাৰ অঞ্চলী গাঁও নিবাসী 1999 চনৰ 24 জুনত ভাৰতৰ হৈ কাৰ্গিল ৰণাংগনত প্ৰাণাহুতি দিয়া সেনাবাহিনীৰ 1997 ফিল্ড ৰেজিমেণ্টৰ জোৱান ৰাষ্ট্ৰীয় বীৰ শ্বহীদ উদ্ধৱ দাসৰ মাতৃ ঠগেশ্বৰী দাস আৰু একমাত্ৰ ভগ্নী জয়ন্তী দাসৰ সৈতে এয়া কিছু কথোপকথন।
আগতে যি চৰকাৰে সহায় সহযোগ কৰিছিল তাৰ বাবে মই চৰকাৰক ধন্যবাদ জনাওঁ।
মই শ্বহীদ উদ্ধৱ দাসৰ ভগ্নী জয়ন্তী দাস। মোৰ দাদা 197 ফিল্ড ৰেজিমেণ্টত আছিলে, ৰেংক আছিলে গাৰ্ণাৰ। তেখেতে কাৰ্গিল যুদ্ধত মানে 24 জুন 1999ত মই বলিদান দিব লগা হল দেশৰ হকে। তেতিয়া দাস চেক্টৰত আছিলে, কিন্তু ড্রাগ সেক্টরত মানে এই টপ গোলাবাড়ি চলি আছিল সেই টাইমত যথেষ্টখিনি। সেই গোলাবাড়িৰে এক পিস মানে আহি লাগি গাত লাগি যায় আৰু তেতিয়াই মৃত্যু হয়। যিটো ইউনিট আমাৰ দাদাৰ ইউনিট আছে 197 ফিল্ড ৰেজিমেণ্ট বুলি যিটো ইউনিট, ইউনিটটো আমাক মাহত মোটামুটি এবাৰ খবৰ লয়ে। এইখিনি মানে যিখিনি সহায় সহযোগ আজিও পাই আছো, সঁচাকৈয়ে নিজকে গৌৰৱ অনুভৱ কৰো যে দাদা দেশৰ হকে প্ৰাণ আহুতি দিলে। হলেও আমাক মানে চৰকাৰৰ ফালৰ পৰা আজিও বিচাৰি আছে বা খবৰ এটা লৈ আছে, সেইখিনি কাৰণে বহুত ভাল লাগে। সিন্দুৰ অপাৰেশ্যন সঁচাকৈ শলাগিবলগীয়া আৰু যিটো পদক্ষেপ লৈছে সঁচাকৈ বহুত ভাল লাগিছে। মানে আমাৰ ভাৰতীয় সৈনিকক তাৰ বাবে মানে আন্তৰিক শুভেচ্ছা জনাইছো।
লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌৰ দলটোক 6 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি দিয়া 206 ৰাণৰ লক্ষ্য হায়দৰাবাদে 18 অভাৰ আৰু 2 বলত 4 উইকেটৰ বিনিময়ত সহজে অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰিছিল। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
উত্তৰ পূবত আভ্যন্তৰীণ জলপথ বিকাশত কেন্দ্ৰই ব্যয় কৰিব 1000 কোটি শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জলপথৰ দ্ৰুত ৰূপান্তৰৰ বাবে চৰকাৰৰ দৃষ্টিভংগী সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। তুৰস্ক সমৰ্থিত বাংলাদেশী মৌলবাদী সংগঠনে অসম তথা পূৰ্বোত্তৰৰ আটাইবোৰ ৰাজ্য, ম্যানমাৰৰ আৰাকান অঞ্চল, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাৰ একাংশ অঞ্চলক লৈ তথাকথিত বৃহত্তৰ বাংলাদেশ গঠনৰ পৰিকল্পনা কৰিছে। এই বাতৰি দৈনিক অসম কাকতৰ। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক সময়সীমা বান্ধি দিছে। এই বাতৰি দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে শত্ৰু কিয় বাৰ্তা, জয়শংকৰক লৈ বিৰোধীৰ আক্ৰমণ তীব্ৰতৰ শিৰোনামেৰে অপাৰেচন সিন্দুৰৰ পূৰ্বে অভিযানৰ বিষয়ে পাকিস্তানক কিয় জনোৱা হৈছিল বুলি ৰাহুল গান্ধী তথা কংগ্ৰেছে কৰা প্ৰশ্নৰে বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে এছিয়াত কোভিডৰ ভয়াৱহ সংক্ৰমণ শিৰোনামেৰে এছিয়াৰ বিভিন্ন দেশত মহামাৰী কোভিড 19ৰ ভয়াৱহ সংক্ৰমণ পুনৰ আৰম্ভ হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অহা ছেপ্টেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনত ইউ পি পি এলৰ লগত বিজেপিয়ে মিত্ৰতা নকৰে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অতি সোনকালে যুদ্ধবিৰতি চুক্তি ৰূপায়ণ হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এই ভাষ্যৰে দি আছাম ট্ৰিবিউন কাকতে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। অসম আৰক্ষীয়ে পাকিস্তানৰ সমৰ্থনত বক্তব্য প্ৰকাশ কৰা এতিয়ালৈকে 71গৰাকী লোকক আটক কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
2008 চনত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনিয়মেৰে নিযুক্তি দিয়াৰ এটা ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। 2008 চনত উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা দুটা ষ্টেনোগ্ৰাফাৰ পদত অৰ্হতাহীন দুজন প্ৰাৰ্থীক ভুৱা তথ্য দাখিলেৰে অবৈধভাৱে নিযুক্তি দিয়া সন্দৰ্ভত এগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে দাখিল কৰা গোচৰৰ ৰায়দানত দুজনীয়া বিচাৰপীঠে দুয়োগৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। বিটিআইৰ নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপিৰ ইউ পি পি এলৰ মিত্ৰতাসূচক দৃষ্টিভংগী অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্য চৰকাৰৰ কৰ সংস্কাৰৰ ফলত বিগত 4 বছৰত ৰাজ্যখনত ৰাজহ সংগ্ৰহ 83% বৃদ্ধি হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। বাংলাদেশ আৰু ম্যানমাৰৰ অবৈধ নাগৰিকক চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এমাহৰ সময়সীমা নিৰ্ধাৰণ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি শ্বহীদ উদ্ধৱ দাসৰ পৰিয়ালৰ সদস্যৰ অভিমত। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 6 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।